কবিতাৰ শিৰোনামা নেদেখা স্বপ্নৰ আঁৰত, কবি আৰু আবৃত্তিকাৰ নয়নজ্যোতি দাস। নেদেখা স্বপ্নৰ আঁৰত শতদিন বাগৰিল সপোন নেদেখাকৈ, তুমি আৰু বাস্তৱ জীৱনে যেন সপোন সংগময় কৰিলা। অনুভৱে চুলে বুকুখন, আকৌ মন গ'ল তোমাৰ কথা ভাবিবলৈ। কিন্তু আজি যেন মই নিথৰুৱা নিদ্ৰাৰ কোলাই, আজি যেন পুনৰ ঘূৰাই নিব স্বপ্নৰ ধৰালৈ। সন্ধান পাম এখন নতুন পৃথিৱীৰ, নিৰৱতাৰ ধৰাত তুমি বিহীন স্বপ্ন লগৰী। কিয় জানো বৰকৈ মনত পৰিছে তোমালৈ, সপোনবোৰ ভাল নলগা হৈছে। ক'ত যে গ'ল সেই দিনবোৰ, দিনত সপোন দেখিছিলোঁ তোমাৰ কোলাত মূৰ্ধ হৈ। পুনৰ স্বপ্ন নগৰীলৈ ঘূৰি আহিলোঁ এখন মুখৰ সন্ধানত, হাবাতৰি খাই বিচাৰি ফুৰিলোঁ, সকলোকে পালোঁ, কেৱল ৰৈ গ'ল মোৰ চকুত নিষ্পাপ মুখখন। এয়াই হয়তো নেদেখা স্বপ্নৰ আঁৰৰ কাহিনী।